নৱবৰ্ষৰ সাদৰ সম্ভাষণ জনাই বাতৰি কৈছো মই নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, যোৱা মাজনিশা ঘড়ীত 12 বজাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো জনসাধাৰণে হৰ্ষোল্লাসেৰে ইংৰাজী নতুন বছৰ 2025ক আদৰণি জনায়। অসম চৰকাৰে নৱবৰ্ষৰ আজি প্ৰথম দিনা গুৱাহাটী মহানগৰীত কেইবাটাও নতুন প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্ৰযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি মুকলি কৰিছে। দেশৰ মহাকাশ অৰ্থনীতি পৰৱৰ্তী 10 বছৰত 5 গুণ বৃদ্ধি হৈ 840 কোটি ডলাৰৰ পৰা 4,400 কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে আৰু কেৰালাক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি পশ্চিমবংগই 33 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। ইতিমধ্যে ইংৰাজী নতুন বছৰ 2025 আৰম্ভ হৈছে। যোৱা মাজনিশা ঘড়ীত 12 বজাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো জনসাধাৰণে হৰ্ষোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত সংসদধ্বনি আৰু গীৰ্জাৰ ঘণ্টাই ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহুপৰলৈকে আতচবাজী আৰু জয়ধ্বনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰটোৰ প্ৰৱেশক উদযাপন কৰে। অমৃতসৰৰ স্বৰ্ণ মন্দিৰতো যোৱা নিশা নতুন বছৰ উপলক্ষে বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত স্থানীয় সময় অনুসৰি ভাৰততকৈ পূৰ্বেই নতুন বছৰে প্ৰৱেশ কৰে আৰু সেই দেশসমূহৰ জনসাধাৰণে আনন্দ উৎসাহেৰে ইংৰাজী নতুন বৰ্ষক আদৰণি জনায়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত পৰম্পৰাগত আনন্দ উল্লাসেৰে পথলৈ ওলাই আহি জনসাধাৰণে বছৰটোক আদৰণি জনোৱা দেখা যায়। ছিডনী হাৰ্বাৰত বিশেষ আলোক সম্পাদেৰে নতুন বছৰক আদৰণি জনোৱা হয়। সূৰ্য উঠা দেশ জাপানৰ ৰাজধানী টকিঅ', ঔদ্যোগিক চহৰ ওছাকা আদিতো ইংৰাজী নৱবৰ্ষক আদৰণি জনোৱা হয়। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক সংকল্প, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ৰাষ্ট্ৰ প্ৰথম নীতিৰে আগবাঢ়ি দেশৰ বিকাশত অৰিহণা আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। 2047ৰ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত সংবিধান প্ৰণেতাসকলৰ আদৰ্শ অনুধাৱন কৰি আগবাঢ়ি যাবলৈ তেওঁ সকলোকে আহান জনায়। ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনা অসম চৰকাৰে ৰাজ্যখনৰ ৰাজধানী মহানগৰ গুৱাহাটীত কেইবাকোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিব। গুৱাহাটীত নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এক্সিলেটৰৰ সুবিধা ৰখা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই পদ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি শান্তিস্থলত নিৰ্মাণ কৰা বৰদলৈদেৱৰ এটা আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্ৰযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত চৰকাৰী চাকৰিৰ বাবে 15,000ৰো অধিক যুৱ যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰালৈকে চৰকাৰে যুৱ প্ৰজন্মৰ বাবে ভৱিষ্যতৰ অপাৰ সম্ভাৱনাৰ ভেটি স্থাপন কৰিছে। শিক্ষা আৰু নিয়োগৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত 1,42,00,000ৰো অধিক যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসেৱাৰ পৰীক্ষাসমূহত নকল আৰু অসৎ পন্থা বন্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে লোকসেৱাৰ পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ আইন 2024 প্ৰৱৰ্তন কৰিছে। দেশৰ ভৱিষ্যত বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজনক স্বীকৃতি দি যুৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বিজ্ঞান ধাৰা আঁচনি মুকলি কৰা হয়। প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰুজ্জীৱিতকৰণে দেশৰ চহকী শৈক্ষিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা মোদী চৰকাৰৰ দায়বদ্ধতাকেই সূচাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
দেশৰ মহাকাশ অৰ্থনীতি পৰৱৰ্তী 10 বছৰত 5 গুণ বৃদ্ধি হৈ 840 কোটি ডলাৰৰ পৰা 4,400 কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ মন্ত্ৰী দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই সম্ভাৱনা ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে মহাকাশ যুৱ বিজ্ঞানৰ নেতৃত্ব দিব। তেওঁ কয় যে অকল 2023 বৰ্ষতে মহাকাশ খণ্ডত বিনিয়োগৰ পৰিমাণ 1000 কোটি টকা স্পৰ্শ কৰি এই ক্ষেত্ৰত দেশক বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে উন্নীত কৰিছে। বিদেশী উপগ্ৰহ উৎক্ষেপণৰ জৰিয়তে দেশে 22 নিযুত ইউৰো উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰে 85% বিগত 8 বছৰত উপাৰ্জন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ স্পেচ ডকিং এক্সপেৰিমেণ্ট চমুকৈ স্পেড এক্সৰ সফল অভিযানে মহাকাশ ডকিং প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে স্থান লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ চন্দৌলি আৰু মানিকপুৰত স্বচ্ছ গংগা ৰাষ্ট্ৰীয় অভিযানৰ অধীনত 272 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ মিট্টলৰ অধ্যক্ষতাত অনুষ্ঠিত 59 সংখ্যক কাৰ্যবাহী সমিতিৰ বৈঠকত কালি গংগা নদীৰ সংৰক্ষণ আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে ভালেমান প্ৰকল্পত অনুমোদন জনোৱা হয়। গংগা নদীৰ স্বচ্ছতা, বহনক্ষম বিকাশ তথা ইয়াৰ পাৰিৱেশিক আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। বিহাৰৰ বাক্সাৰত গংগা নদীৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে সমিতিখনে 257 কোটি টকা ব্যয় সাপেক্ষে আন এটা অভিলাষী প্ৰকল্পতো অনুমোদন জনায়। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত বায়োমেট্ৰিক বন্ধ হৈ যোৱা 9 লাখৰো অধিক লোকে যোৱা বছৰ আধাৰ কাৰ্ড লাভ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে এই পদক্ষেপে এই লোকসকলক কোনো অসুবিধা নোহোৱাকৈ সকলো ধৰণৰ চৰকাৰী সেৱাৰ সুবিধা লাভ কৰাত সহায় কৰিব। ইয়াৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ শলাগ লয়। অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ থলুৱা সংস্কৃতি, বিশ্বাস আৰু ভাষাৰ প্ৰসাৰ আৰু গৱেষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ সহযোগত বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ এটা প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকাৰ ৰোয়িঙত বৰ্তমান এটা আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ আছে য'ত ইডোমিচিমী ভাষা সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু গৱেষণাৰ কাৰ্যসমূহ সম্পন্ন কৰা হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কালি ইটানগৰত অনুষ্ঠিত অৰুণাচল প্ৰদেশৰ থলুৱা বিশ্বাস আৰু সাংস্কৃতিক সমাজৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত ভাগ লোৱাৰ সুযোগতে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যাপক যশৱন্ত পাঠকৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত হৈছে প্ৰতিভাৰ শক্তি কেন্দ্ৰ যিয়ে উদ্ভাৱন আৰু সাহসিকতাৰ প্ৰদৰ্শনেৰে অসংখ্য লোকক অনুপ্ৰাণিত কৰে। এই ক্ষেত্ৰত তেওঁ হেউজ সেনাৰ উদাহৰণ দাঙি ধৰি তেওঁলোকৰ অনুপ্ৰেৰণাদায়ক কাম কাজসমূহৰ প্ৰশংসা কৰে। হেউজ সেনা হৈছে বাৰাণসীৰ দেউৰাৰ মহিলাৰ এটা গোট যিয়ে মাদক দ্ৰব্য আৰু জুৱা খেলৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰি আহিছে। এই হেউজ সেনাই কন্যা শিশুৰ জন্মক উদযাপন কৰি সমাজৰ পৰা লিংগ বৈষম্যৰ ভাৱধাৰাক আঁতৰ কৰাৰ লগতে যৌতুকৰ বিৰুদ্ধেও যুঁজ দি আহিছে। সন্তোষ ট্ৰফীৰ ফাইনেলত বংগই কেৰালাক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি 33 সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। হায়দৰাবাদৰ গাছিবৌলি ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেল খেলখনত বংগৰ ৰবি হান্সদাই অতিৰিক্ত সময়ত দিয়া একমাত্ৰ গ'লটোৰে দলৰ বিজয় নিশ্চিত কৰে। খেলখনৰ 94 মিনিটত হান্সদাই এই বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাখনত সৰ্বাধিক 12টা গ'ল দিয়া হান্সদাক প্লেয়াৰ অব দ্য মেচ আৰু প্লেয়াৰ অব দ্য টুৰ্ণামেণ্টৰ সন্মান প্ৰদান কৰা হয়। এয়া হল বংগৰ একেৰাহে 33 বাৰৰ বাবে সন্তোষ ট্ৰফীৰ খিতাপ বিজয়। উৰিষ্যাৰ ৰুৰকেলাত অনুষ্ঠিত হকী ইণ্ডিয়া লীগত কালি হায়দৰাবাদ টুফানছে দিল্লী এছ জি পাইপাৰ্ছক শ্বুটআউটত 5-4 ব্যৱধানত পৰাস্ত কৰি বোনাছ পইণ্ট অৰ্জন কৰে। দুয়োটা দলে নিৰ্ধাৰিত সময়লৈকে 2-2 গ'ল কৰিছিল। হায়দৰাবাদৰ হৈ প্ৰথমে খেলখনৰ 11 মিনিটত অমনদীপ লাকৰাই 1টা গ'ল দিয়াৰ লগতে গঞ্জালো পেইলতে 13 মিনিটত পেনাল্টি কৰ্ণাৰৰ জৰিয়তে 2টা গ'ল দিয়ে। প্ৰত্যুত্তৰত দিল্লী এছ জিৰ হৈ দিলৰাজ সিং আৰু গাৰেথ ফুৰলুঙে 2টা গ'ল দি খেলখনত সমতা স্থাপন কৰে। প্ৰতিযোগিতাখনৰ আজি হ'বলগীয়া এখন খেলত শ্ৰাচী ৰাৰ বেংগল টাইগাৰ দল টিম গুনাচিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8:15 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। যোৱা মাজনিশা ঘড়ীত 12 বজাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো জনসাধাৰণে হৰ্ষোল্লাসেৰে ইংৰাজী নতুন বছৰ 2025ক আদৰণি জনায়। অসম চৰকাৰে নৱবৰ্ষৰ আজি প্ৰথম দিনা গুৱাহাটী মহানগৰীত কেইবাটাও নতুন প্ৰকল্প উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্ৰযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি মুকলি কৰিছে। দেশৰ মহাকাশ অৰ্থনীতি পৰৱৰ্তী 10 বছৰত 5 গুণ বৃদ্ধি হৈ 840 কোটি ডলাৰৰ পৰা 4,400 কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 7:28 শুনিবলৈ পাব।